ভক্তিবচন অনুষ্ঠানৰ আজিৰ এই নতুন কাৰ্যসূচীলৈ আপোনাক আদৰিছো প্ৰিয় শ্ৰোতা। এয়া আমি আকৌ আপোনাৰ ওচৰলৈ লৈ আহিছো ঈশ্বৰৰ মধুময় বাক্যৰ শিক্ষামূলক অনুষ্ঠান ভক্তিবচন।
বাইবেল শিক্ষা শুনাৰ আগতে এতিয়া আহক এই ভক্তিমূলক গীতটিৰে ঈশ্বৰৰ প্ৰশংসা কৰোঁ।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। লগতে এই বুলিও আশা কৰিছো যে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। প্ৰিয় শ্ৰোতা, আমি আমাৰ চিনাকি লোকসকল, আমি ভালপোৱা লোকসকল সদায় ভালে কুশলে থকাটো নিবিচাৰোনে বাৰু? ঈশ্বৰেও আমাক ভাল পায়, আমি ভালে কুশলে থকাটো তেওঁ বিচাৰে, আৰু সেইবাবেই তেওঁ আমাক উদ্ধাৰ কৰিবলৈ তেওঁৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টক আমালৈ দান কৰিছিল। আমিও আমাৰ শ্ৰোতাসকল ভালে কুশলে থকা বুলি জানিলে ভাল পাওঁ, তেওঁলোকৰ কুশল বাতৰি আমি শুনিব বিচাৰোঁ, আৰু সেইবাবেই আমি শ্ৰোতাসকলৰ পৰা চিঠি পত্ৰ পাবলৈ আশা কৰোঁ। আপুনি বাৰু আমালৈ চিঠি পত্ৰ লিখি থাকেনে? অনুগ্ৰহ কৰি আজি এই দুখাৰিমান লিখি পঠিয়াওকচোন। আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া,
ডাক পাকচ নম্বৰ 70 গুৱাহাটী 78100 1। ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া,
ডাক পাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। আমি প্ৰাৰ্থনা কৰো। স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰো। তুমি মহান, তুমি কৰুণাময়, তুমি অনুগ্ৰহৰ আকৰ। তোমাৰ অনুগ্ৰহতেই আজি আমি প্ৰভু যীশুত বিশ্বাস কৰি পৰিত্ৰাণ পাব পৰা হৈছো, তোমাক পিতৃ বুলি মাতিব পৰা হৈছো। তুমি আমালৈ যিমান অনুগ্ৰহ দেখুৱাইছা তাৰ বাবে তোমাক ধন্যবাদ দি আমি শেষ কৰিব নোৱাৰো। এতিয়া প্ৰাৰ্থনা কৰিছো, তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰৰ যোগেৰে তুমি আমাক কথা কোৱা, তোমাৰ মাত আমাক শুনিবলৈ দিয়া, আমাৰ শ্ৰোতাসকলৰ জীৱনত তোমাৰ অনুগ্ৰহৰ আশীৰ্বাদ উপচি পৰিবলৈ দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো, আমেন। প্ৰিয় শ্ৰোতা, আমি আজি কিছুদিন ধৰি বাইবেলৰ নতুন নিয়ম খণ্ডৰ পৰা কৰিন্থিয়াবিলাকৰ প্ৰতি দ্বিতীয় পত্ৰ নামৰ পুস্তকখন অধ্যয়ন কৰি আহিছো, বা চমুকৈ আমি কওঁ দ্বিতীয় কৰিন্থিয়া বুলি। ইতিমধ্যে আমি এই দ্বিতীয় কৰিন্থিয়া পুস্তকখনৰ 8 নম্বৰ অধ্যায়লৈকে আমাৰ অধ্যয়ন আগবঢ়ালো, নহয় জানো? আপুনি যদি নিয়মিতভাৱে আমাৰ এই ভক্তিবচন অনুষ্ঠান শুনি আছে তেনেহলে সেই কথা আপুনি জানেই। গতিকে আজিৰ অনুষ্ঠানত আমি এই দ্বিতীয় কৰিন্থিয়া পুস্তকৰ 9 নম্বৰ অধ্যায়ৰ ওপৰত আলোচনা আগবঢ়াম। অনুগ্ৰহ কৰি আপোনাৰ বাইবেলখন মেলি লৈ দ্বিতীয় কৰিন্থিয়া পুস্তকৰ 9 নম্বৰ অধ্যায়টো উলিয়াই লওকচোন। এই 9 নম্বৰ অধ্যায়টোৰ মূল বিষয় হৈছে জিৰচালেমৰ অভাৱগ্ৰস্ত বিশ্বাসীসকলৰ বাবে দান সংগ্ৰহ। এই বিষয়টো আমি 8 নম্বৰ অধ্যায়টো পাইছিলো, আৰু 8 নম্বৰ অধ্যায়ৰ বিষয়বস্তুৱেই এই 9 নম্বৰ অধ্যায়টো চলি থকা আমি দেখিবলৈ পাওঁ। 8 নম্বৰ অধ্যায়ত ঘাইকৈ আমি আলোচনা কৰিছিলো দান কৰাৰ অনুগ্ৰহৰ বিষয়ে। ইয়াত আমি খ্ৰীষ্টীয় দানশীলতানো কি সেই বিষয়ে আৰু অধিক আলোচনা কৰিম। আহকচোন আমি বাইবেলৰ পৰা পাঠ কৰি যাওঁ। আপোনাৰ লগত যদি বাইবেল নাই, অনুগ্ৰহ কৰি মন দি শুনি যাব। আমি পাঠ কৰি দিম দ্বিতীয় কৰিন্থিয়া পুস্তকৰ 9 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 4 নম্বৰ পদলৈকে। কিয়নো পবিত্ৰ মানুহবিলাকৰ উপকাৰ কৰা কাৰ্যৰ বিষয়ে মোৰ লিখাৰ প্ৰয়োজন নাই, কাৰণ মই তোমালোকৰ মনৰ প্ৰস্তুততা জানো, আৰু তাৰ বিষয়ে আজি এবছৰৰ পৰা আখায়া প্ৰস্তুত আছে বুলি মাকিদনীয়াবিলাকৰ আগত তোমালোকৰ পক্ষে শ্লাঘা কৰোঁ। আৰু তোমালোকৰ সেই উৎসাহে অধিকভাগ মানুহক উদ্যোগী কৰিলে, তথাপি তোমালোকৰ পক্ষে আমাৰ সেই শ্লাঘা যেন এই বিষয়ে ব্যৰ্থ নহয়, আৰু মই যেনেকৈ কৈছিলো তেনেকৈ তোমালোক যেন প্ৰস্তুত হোৱা এই নিমিত্তে তোমালোকৰ ওচৰলৈ ভাই কেইজনক পঠালো। নহলে কিজানি মাকিদনিয়াৰ কোনো কোনো মানুহ যদি মোৰে সৈতে গৈ তোমালোকক অপ্ৰস্তুত পায় তেন্তে তোমালোকৰ কথা যে নকয়, আমিও সেই দৃঢ় আশাত লাজ পাম। জিৰচালেমৰ দুখীয়া বিশ্বাসীসকললৈ দান আগবঢ়াবলৈ বিশেষভাৱে ইচ্ছা প্ৰকাশ কৰিছিল কৰিন্থিয়াৰ বিশ্বাসী লোকসকলে এবছৰ আগতেই। পৌলে সেই কথা আন আন ঠাইৰ বিশ্বাসীসকলৰ আগত কৈ গৌৰৱ কৰিছিল। কৰিন্থিয়া বিশ্বাসীসকলৰ মাজত থকা সেই উৎসাহে আন আন ঠাইৰ বিশ্বাসীসকলকো দান দিবলৈ উৎসাহ জন্মাইছিল, আৰু সেই আশাৰেই পৌলে তিত আৰু আন বিশ্বাসী ভাইক এতিয়া কৰিন্থিয়াবিলাকৰ ওচৰলৈ পঠিয়াইছে তেওঁলোকৰ পৰা দান সংগ্ৰহ কৰিবলৈ। গতিকে তেওঁলোকে ইতিমধ্যে যি আগ্ৰহ দেখুৱাইছিল তাক কাৰ্যত প্ৰকাশ কৰি দেখুৱাব লাগে। যদি তেওঁলোকে এতিয়া দান আগ নবঢ়ায় তেন্তে পৌল অতিশয় লজ্জিত হ'ব, কাৰণ তেওঁ কৰিন্থিয়া লোকবিলাকৰ বিষয়ে কৈ গৌৰৱ কৰি আহিছে। গতিকে পৌলে কৈছে যে তেওঁ নিজে যেতিয়া আন লোক লগত লৈ কৰিন্থলৈ আহিব তেতিয়া তেওঁ লাজ পাব যদিহে কৰিন্থৰ লোকবিলাকে ইতিমধ্যে দান সংগ্ৰহ কৰি নথয়। আচলতে মুক্তহস্তে দান কৰিব পৰাটোৱেই জীৱন্ত মণ্ডলীৰ প্ৰকৃত চিন। আমি কিছুমান মণ্ডলীৰ বিষয়ে জানো, সেই মণ্ডলীবিলাক অতি উৎসাহী, আত্মিক দিশত অতি সক্ৰিয়, আৰু সেই মণ্ডলীবোৰে প্ৰভুৰ উদ্দেশ্যে যথেষ্ট পৰিমাণে দান আগবঢ়ায়। আনহাতে আমি এনেকুৱা মণ্ডলী কিছুমানৰ কথাও জানো যিবোৰ আত্মিকভাৱে অতি দুৰ্বল। সেইবোৰ মণ্ডলী দান আগবঢ়োৱাৰ ক্ষেত্ৰতো অতি কৃপণ। অৰ্থাৎ কোনো এটা মণ্ডলীয়ে আগবঢ়োৱা দানৰ পৰিমাণৰ পৰাই সেই মণ্ডলীটোৰ আত্মিক অৱস্থাৰ এটা ভাল ধাৰণা আমি পাব পাৰোঁ। আমি ইতিমধ্যেই পাই আহিছো যে এই কৰিন্থীয় বিশ্বাসীসকলে জিৰচালেমৰ দুখীয়া ভাই ভনীসকলৰ কাৰণে দান আগবঢ়াবলৈ অংগীকাৰ কৰিছিল। খ্ৰীষ্টীয় বিশ্বাসী হিচাপে আমি যেতিয়া কোনো অংগীকাৰ কৰোঁ, সেই অংগীকাৰ আচলতে প্ৰভুৰ প্ৰতিহে কৰা হয়। যদি আমি কিবা কৰিম বুলি বা কিবা দিম বুলি অংগীকাৰ কৰোঁ, সেয়া প্ৰভুৰ সৈতে কৰা অংগীকাৰ হৈ পৰে। এজন খুব ধনী মানুহক এবাৰ সোধা হৈছিল, আপুনি ইমান দান কৰে তথাপি আপুনি ইমান ধনী কেনেকৈ হৈ আছে? সেই মানুহজনে উত্তৰ দিছিল, ঈশ্বৰে মোৰ ভঁৰাললৈ বাকী দিয়ে আৰু মই তাৰ পৰা বাহিৰলৈ বাকী দিওঁ, কিন্তু ঈশ্বৰৰ জোখটো মই দান কৰাৰ জোখটোতকৈ সদায় ডাঙৰ। প্ৰিয় শ্ৰোতা, ঈশ্বৰে আমাৰ কাৰো ধাৰ নাখায়। আমি যিমানেই দান কৰিম, ঈশ্বৰে তাতকৈ অধিক আমাক দিব। পাঁচ নম্বৰ পদ, এতেকে তোমালোকে পূৰ্বৰে পৰা অংগীকাৰ কৰা সেই আশীৰ্বাদস্বৰূপ দান যাতে লোভৰ দৰে নহয়, আশীৰ্বাদৰ দৰে যুগুত থাকে, তাৰ নিমিত্তে ভাইকেইজনে তোমালোকৰ ওচৰলৈ আগ হৈ গৈ তাক সমাধা কৰিবলৈ মই তেওঁলোকক মিনতি কৰাৰ প্ৰয়োজন দেখিলো। ইয়াতে এটা কথা বিশেষভাৱে মন কৰিব লাগে, সেই দানক আশীৰ্বাদ বুলি কোৱা হৈছে। অৰ্থাৎ দান দিয়া কামটো হ'ব লাগে মুক্ত হস্তে দান দিয়া কাম, খোলা মনেৰে, হৰ্ষিত মনেৰে দিয়া কাম। ঈশ্বৰৰ বিশেষ অনুগ্ৰহই হৃদয়ত কাম কৰি থকাৰ প্ৰমাণস্বৰূপ হ'ব লাগে গোটেই দান দিয়া কামটো। পৌলে কৰিন্থিয়া লোকসকলক তেনেদৰে দান কৰিবলৈ কৈছে আৰু তাকে সংগ্ৰহ কৰিবলৈ বিশ্বাসী ভাইকেইজনক পঠাইছে বুলি তেওঁ জনাইছে। ছয় নম্বৰ পদ, কিন্তু এই বিষয়ে এই কথা খাটিছে, যিজনে অলপকৈ বয় তেওঁ অলপকৈ দাব, আৰু যিজনে অধিককৈ বয় তেওঁ অধিককৈ দাব। পৌলে ইফিছৰ খ্ৰীষ্টীয় বিশ্বাসীসকলৰ বৃদ্ধসকললৈ লিখাৰ সময়তো এই একেটা কথা এনেদৰে কৈছিল। সেই কথা আমি পাওঁ পাচনি কৰ্ম বিশ নম্বৰ অধ্যায়ৰ ৩৫ নম্বৰ পদত, সকলো কথাতে মই তোমালোকক আৰ্হি দেখুৱালো, তোমালোকে সেইদৰে পৰিশ্ৰম কৰি দুৰ্বলবিলাকৰ উপকাৰ কৰা উচিত আৰু প্ৰভু যীশুৰ বাক্য সোঁৱৰাও উচিত। তেওঁ নিজে কৈছিল যে গ্ৰহণ কৰাতকৈ দান কৰা ধন্য, অৰ্থাৎ গ্ৰহণ কৰাতকৈ দান কৰাটো উত্তম, অধিক আশীৰ্বাদপূৰ্ণ কথা। এই বিশেষ কথাটো প্ৰভু যীশুখ্ৰীষ্টই প্ৰায়েই মনত পেলাই দিছিল। অৱশ্যে আমি মানি ল'বই লাগিব যে আজিকালি এই কথাটো আমি শুনিবলৈ বেয়া পাওঁ। আচলতে গ্ৰহণ কৰাতকৈ দান কৰা উত্তম বুলি আমি সঘনাই কওঁ ঠিকেই, কিন্তু নিজে হলে কাৰ্যৰ মাজেৰে তাক প্ৰকাশ কৰিবলৈ আগ নবাঢ়ো। আমি আনৰ পৰা কেৱল পাবলৈহে বিচাৰি থাকোঁ। গ্ৰহণ কৰাতকৈ দান কৰাটো উত্তম, উত্তম বা ধন্য বা আনন্দৰ বিষয়। আনৰ পৰা কোনো দান গ্ৰহণ কৰি আমি যিমান আনন্দিত হওঁ, আনক দান কৰিলে আমি আচলতে অন্তৰত অধিক আনন্দ উপভোগ কৰিব পাৰোঁ। আজি আমাৰ সন্মুখত এটা ডাঙৰ প্ৰশ্ন উত্থাপন কৰা হৈছে, আমি বাৰু কমকৈ বওঁ নে অধিককৈ বওঁ? আমি বাৰু কিমান দান কৰোঁ? ধৰক এজন খেতিয়কে এডৰা মাটিত এডোন শস্যৰ গুটি সিঁচিলে আৰু সময়ৰ মূৰত যথেষ্ট ফচল পালে। ধৰক তাৰ পিছৰ বছৰত সেই খেতিয়কজনে ক'লে, এইডৰা মাটিত এডোন শস্য সিঁচি শস্যৰ অপব্যয় কৰাৰ প্ৰয়োজন নাই, মই আধাদোনহে সিঁচিম। আৰু তেওঁ মাত্ৰ আধাদোন শস্যৰ গুটি সিঁচিলে, বাকী আধাদোন শস্য তেওঁ ৰাহি কৰা বুলি ভাবিলে। কিন্তু আমি সকলোৱে জানো যে সেই আধাদোন শস্য কমকৈ সিঁচি সেই খেতিয়কজনে একো লাভ কৰিব নোৱাৰে, কাৰণ তেওঁ পথাৰৰ পৰা ফচল বহু কমকৈ পাব। অৰ্থাৎ আমি মনত ৰাখিবলগীয়া নীতিটো হৈছে, যিজনে কমকৈ বয় তেওঁ কমকৈ দাব, আৰু যিজনে সৰহকৈ বয় তেওঁ সৰহকৈ দাব। অনাতাৰ যোগে বাইবেলৰ শিক্ষা দিয়া লোক এজনে তেওঁৰ অভিজ্ঞতা এটা এনেদৰে বৰ্ণাইছিল, এবাৰ মই এখন ঠাইলৈ বাইবেল শিক্ষা প্ৰদান কৰিবলৈ গৈছিলো। তাতে মই এগৰাকী মহিলা লগ পাইছিলো। সেই মহিলাগৰাকী যি ঠাইৰ পৰা আহিছিল সেই ঠাইতে আমিও ডাঙৰ দীঘল হৈছিলো। তাতে মোৰ দেউতাৰ মৃত্যু হৈছিল, সেই ঠাইতে মোৰ দেউতাৰ কবৰ দিয়া হৈছিল। সেই সময়ত কোনো পৰিয়ালত কাৰোবাৰ মৃত্যু ঘটিলে ওচৰ চুবুৰীয়া লোকে যিমান পাৰে সহায় কৰিছিল, ভাল ভাল খোৱা বস্তু যোগাইছিল। সেই দুখৰ সময়ত আমালৈ মানুহবোৰে সুন্দৰ সুন্দৰ খোৱা বস্তু যোগোৱাৰ কথাটো মই কেতিয়াও পাহৰা নাই। সেই মহিলাগৰাকীয়ে মোক ক'লে, আপোনাৰ দেউতাৰ মৃত্যুৰ সময়ত মই এজনী সৰু ছোৱালী আছিলো, কিন্তু আপোনাৰ দেউতাৰ মৃত্যুৰ সময়ত আপোনালোকৰ ঘৰলৈ পঠিয়াবলৈ আমাৰ ঘৰত ৰন্ধা সেই সুন্দৰ আহাৰবোৰৰ কথা মোৰ আজিও মনত আছে। আমি আপোনালোকক শাৰীৰিক আহাৰ যোগাইছিলো, কিন্তু এতিয়া আপুনি আমাক আত্মিক আহাৰ যোগাই আছে। সেই পৰিয়ালবোৰে কমকৈ বোৱা নাছিল আৰু তেওঁলোকে নিশ্চয় এতিয়া সৰহকৈ দাবলৈ পাইছে। আমি ভাবোঁ আমাৰ জীৱনৰ সকলো ক্ষেত্ৰতে এইটো এটা সত্যনীতি। আজি আমাৰ মাজৰ বহুতো লোক দুখীয়া অৱস্থাত নাইবা থাকিও নথকাৰ নিচিনা অৱস্থাত থাকিবলগা হোৱাৰ কাৰণ এইয়ে যে আমি ঈশ্বৰলৈ দান আগবঢ়োৱাৰ ক্ষেত্ৰত আমাৰ হাত অতি টান কৰি ৰাখিছো। প্ৰতিজনে মনোদুখ বা আৱশ্যকতাৰে নিদি নিজৰ হৃদয়ত যেনেকৈ ঠাৱৰ কৰিলে তেনেকৈ দিয়ক, কিয়নো হৰ্ষিত মনেৰে দিয়াজনক ঈশ্বৰে প্ৰেম কৰে। আপুনি যিমানখিনি দিয়া উচিত বুলি আপোনাৰ অন্তৰে আপোনাক কয়, আচলতে সিমানখিনিয়েই আপুনি দিয়া উচিত। কিন্তু আচল পৰীক্ষাটো হৈছে মনোদুখ বা আৱশ্যকতাৰে দিব নালাগে। মনত দুখ কৰি বা উপায় নাপাই দিবলগীয়া হোৱা ধৰণৰ দান ঈশ্বৰে নিবিচাৰে। তাৰ মানেনো কি? ঈশ্বৰে আপোনাৰ পৰা এটা লাল পইচাও নিবিচাৰে যদিহে সেই লাল পইচাটোৰ লোভো আপুনি এৰিব নোৱাৰে, যদিহে আপুনি খোলা মনেৰে সেই লাল পইচাটো দান কৰিবলৈ টান পায়। হয়তো আপুনি মণ্ডলীৰ কোনো চলাওঁতা বা নেতা। আপুনি হয়তো ভাবিছে, মই মণ্ডলীৰ এজন নেতা, মই ঈশ্বৰলৈ দান আগবঢ়াবই লাগিব, এইটো মোৰ দায়িত্ব। বা আপুনি হয়তো মণ্ডলীৰ এজন সভ্য বা সভ্যা। আপুনি হয়তো ভাবে, মই এজন ভাল সভ্য বা সভ্যা হিচাপে দান আগবঢ়োৱাটো মোৰ কৰ্তব্য। মণ্ডলীয়েও তেনেদৰেই নিশ্চয় ক'ব, নিজৰ নিজৰ মণ্ডলীক আমি দান বৰঙণি দিবই লাগিব। কিন্তু ঈশ্বৰে তেনেদৰে নকয়। ঈশ্বৰে কয়, যদিহে তোমাৰ দিবৰ খোলা মন নাই তেন্তে মোক দান নিদিলেও হ'ব, মনোদুখেৰে মোলৈ দান আগবঢ়াব নালাগে। এনেদৰে মনোদুখ বা আৱশ্যকতাৰে দিয়া দান ঈশ্বৰে ভাল নাপায়। আমি ভাবোঁ তেনেকুৱা দান ঈশ্বৰে কিজানি কামতো নলগায়। মুঠতে আমি ইচ্ছাকৃতভাৱে অতি উৎসাহেৰে হৰ্ষিত মনেৰে ঈশ্বৰলৈ দান আগবঢ়াব পাৰিব লাগিব। নিদিলে নহয় কাৰণে দিলো, দিয়াটো মোৰ কৰ্তব্য, এইবুলি ভাবি নহয়, অতি আনন্দেৰে অতি আগ্ৰহেৰে মনত কোনো দুখ নোপোৱাকৈ আমি ঈশ্বৰলৈ দান দিব পাৰিব লাগিব। কিছুমান মানুহে আকৌ ক'ব পাৰে, বাকীবোৰে ইমান দান দি আছে, ময়ো অলপ দিয়া ভাল হ'ব, নহ'লে মানুহে মোক বেয়া বুলি ক'ব। এনেদৰে দান দিয়াও ভুল, এইটো হ'ব আৱশ্যকতাৰে দিয়া দান, এনেকুৱা দান ঈশ্বৰে নিবিচাৰে। হৰ্ষিত মনেৰে দিয়াজনক ঈশ্বৰে প্ৰেম কৰে। গতিকে আমাৰ উপাসনা সেৱাৰ সকলোতকৈ আনন্দকৰ সময় হ'ব লাগে দান তোলা সময়খিনি। দান তোলা হোৱাৰ পাছত আমি প্ৰায়েই সমাজে উঠি স্তুতি গীত গাওঁ, এইটো খুব ভাল কথা। কিন্তু দান কৰাৰ আগতে এই স্তুতি গীত গালে আচলতে আৰু ভাল হয়, কিয়নো তাকে কৰিলে মানুহবোৰৰ মনত দান দিয়াৰ প্ৰতি আগ্ৰহ বেছি হ'ব। হৰ্ষিত মনেৰে দান দিবলৈ মানুহবোৰ বেছিকৈ প্ৰস্তুত হ'ব পাৰিব। হৰ্ষিত মনেৰে দান দিয়াজনক ঈশ্বৰে প্ৰেম কৰে। আমি যদি হৰ্ষিত মনেৰে দান কৰিব নোৱাৰো তেন্তে আমাৰ দান ঈশ্বৰে নিবিচাৰে। আৰু যাতে সকলো বিষয়তে সকলো সময়তে তোমালোকৰ সকলো জোৰাওকৈ থকাত তোমালোক সকলো সৎকৰ্মত উপচি পৰিব পাৰা, তাৰ নিমিত্তে ঈশ্বৰে তোমালোকক সকলো অনুগ্ৰহত উপচাব পাৰে। প্ৰিয় শ্ৰোতা, ঈশ্বৰলৈ দান আগবঢ়াই আগবঢ়াই দেউলীয়া হোৱা কোনো মানুহ আপুনি বাৰু লগ পাইছেনে? আমি হলে আজিলৈকে লগ পোৱা নাই। ঈশ্বৰলৈ দান আগবঢ়াই দুখীয়া হৈ যোৱা কোনো মানুহৰ বিষয়ে শুনাও নাই। আমি বিশ্বাস কৰোঁ ঈশ্বৰে দান দিয়া লোকক আশীৰ্বাদহে কৰে। অৱশ্যে সেই আশীৰ্বাদ একমাত্ৰ জাগতিক আশীৰ্বাদ নহয়। আমাৰ জাগতিক প্ৰয়োজনীয়তা তেওঁ পূৰণ কৰিব, কিন্তু লগতে উপচি পৰাকৈ আত্মিকভাৱে আশীৰ্বাদ কৰিব। কোনো কোনো লোকে ভাবে ঈশ্বৰলৈ দান আগবঢ়ালে ঈশ্বৰে তেওঁক অধিক ধনী কৰিব, কিন্তু আমি ভাবোঁ ঈশ্বৰে আমাক ধনী কৰিবই বুলি প্ৰতিজ্ঞা কৰা নাই, কিন্তু তেওঁ আমাক সকলো ধৰণৰ আত্মিক আশীৰ্বাদেৰে উপচি পৰাকৈ আশীৰ্বাদ কৰিব। জাগতিকভাৱেও আমাক প্ৰয়োজনীয় বস্তু তেওঁ যোগাবই, আমাৰ জীৱন হৈ পৰিব সৰ্বাংগ সুন্দৰ। 9 আৰু 10 নম্বৰ পদ, এই বিষয়ে লিখাও আছে, তেওঁ বিলাই দিলে দৰিদ্ৰবিলাকক দান কৰিলে, তেওঁৰ ধাৰ্মিকতা সদাকাললৈকে থাকে। যিজনাই সিঁচিবলৈ কঠীয়া আৰু ভোজনৰ নিমিত্তে আহাৰ যোগায় তেওঁৱেই তোমালোকৰ কঠীয়া যোগায় বাহুল্য কৰিব আৰু তোমালোকৰ ধাৰ্মিকতাৰ ফল বৃদ্ধি কৰিব। ইয়াত গীতমালা 112 নম্বৰ গীতৰ পৰা উদ্ধৃতি দিয়া হৈছে। ইয়াত কোৱা হৈছে, প্ৰভুলৈ ভয় ৰখা আৰু দৰিদ্ৰবিলাকলৈ দান আগবঢ়োৱা লোক ধন্য, তেওঁৰ ধাৰ্মিকতা চিৰকাললৈকে থাকে। আমাৰ যদি অধিক আছে, আমি আমাতকৈ কম থকা দুখীয়া দৰিদ্ৰসকলৰ সৈতে ভগাই ল'বলৈ শিকিব লাগে। আমি ভাবো মণ্ডলীৰ সভ্যসভ্যাসকল যিহেতু একেটা পৰিয়ালৰেই সদস্যৰ নিচিনা, গতিকে পৰস্পৰে পৰস্পৰৰ যত্ন লোৱা উচিত। আনৰ প্ৰতি সহায় আগবঢ়াবলৈ, আনৰ সৈতে ভগাই ল'বলৈ আমি কিমান যে সুবিধা পাই থাকো। বহুতো খ্ৰীষ্টীয় বিশ্বাসী লোকৰ বিশেষ বৰ আছে, তেওঁলোক অতিথিপৰায়ণ। অতিথিপৰায়ণতাৰ বৰ তেওঁলোকে ঈশ্বৰৰ পৰা বিশেষভাৱে পাইছে। এনে বিশেষভাৱে অতিথিপৰায়ণতাৰ বৰ পোৱা লোকসকলে অতিথিৰ প্ৰতি ঘৰ মুকলি কৰি দি ভাল পায়, আৰু তেনেকুৱা ঘৰত অতিথি থাকিও ভাল পায়। অকলশৰীয়া অৱহেলিত লোকৰ প্ৰতি সেৱা আগবঢ়োৱাৰ এইটো এটা ভাল উপায়। পৌলে এজন খেতিয়কৰ উদাহৰণ দিছে, যি খেতিয়কে দুনৰ পাছত দুন শস্য সিঁচিবলৈ বেয়া নাপায়, কাৰণ তেওঁ জানে যে তেওঁ অধিক ফচল পাব। খেতিয়কৰ শস্য কেইবাগুণে বৃদ্ধি কৰে ঈশ্বৰেই, আমিও ঈশ্বৰৰ প্ৰতি আগবঢ়োৱা সেৱা বহুগুণে বৃদ্ধি কৰিব ঈশ্বৰেই। গতিকে ঈশ্বৰৰ সেৱালৈ, ঈশ্বৰৰ পৰিচৰ্যালৈ দান আগবঢ়াবলৈ আমি সংকোচ কৰিব নালাগে। কেতিয়াবা আকৌ ওলোটা ধৰণৰ পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। এবাৰ এজন লোকে নতুনকৈ খ্ৰীষ্টক গ্ৰহণ কৰাৰ পাছত দান কৰাৰ ক্ষেত্ৰত ইমান উৎসাহী হৈছিল যে তেওঁ প্ৰায় সকলো ধন ঈশ্বৰৰ সেৱালৈ দান হিচাপে আগবঢ়াবলৈ ধৰিছিল। তেওঁ নিজৰ পৰিয়ালৰ বাবে প্ৰয়োজনীয় ধনখিনিও ৰখা নাছিল। কিন্তু বাইবেলত আমাক এই বুলিও কোৱা হৈছে, কিন্তু কোনোৱে যদি আপোন লোকৰ, বিশেষকৈ নিজৰ ঘৰৰ পৰিয়ালৰ নিমিত্তে চিন্তা নকৰে, তেন্তে তেওঁ বিশ্বাস অস্বীকাৰ কৰিলে আৰু অবিশ্বাস কৰা লোকতকৈও অধম। প্ৰথম তিমঠিয় 5:8 এই কথাটো তেওঁক বুজাই দিয়া হ'ল। তেওঁ যে নিজৰ পৰিয়ালৰ কথাও চিন্তা কৰিব লাগে সেইটো তেওঁক বুজাই দি সেই অনুপাতে দান আগবঢ়াই যাবলৈ তেওঁক কোৱা হ'ল। ঈশ্বৰে আমাৰ পৰা ইমান দানো নিবিচাৰে যে আমাৰ পৰিয়াল লঘোণে থাকিব লগা হয়। দান কৰাৰ ক্ষেত্ৰত আমি চৰম পন্থাও ল'ব নালাগে। আমি শুদ্ধ, সৎ আৰু উচিত সাধাৰণ জ্ঞান আৰু বিচাৰ খটুৱাই হৰ্ষিত মনেৰে ঈশ্বৰলৈ দান আগবঢ়াব লাগে। 11:12 অৰ্থাৎ আমি যেতিয়া দান আগবঢ়াওঁ তেতিয়া ঈশ্বৰৰ গৌৰৱ হয়। কেনেকৈ বাৰু? কাৰণ যদি আমি কোনো অভাৱত থকা দুখীয়া লোকলৈ নাইবা কোনো বিশেষ আঁচনি ৰূপায়ণৰ বাবে দান আগবঢ়াওঁ, তেতিয়া আমাৰ সেই দানশীলতাৰ বাবে মানুহে ঈশ্বৰক ধন্যবাদ জনায়, ঈশ্বৰৰ প্ৰশংসা কৰে। অৰ্থাৎ আমাৰ দানশীলতাই ঈশ্বৰৰ গৌৰৱ আনে। ইয়াতে আমি এই কথাটো মনত ৰখা উচিত যে আমি সকলো কাৰ্যৰ বাবে কেৱল ঈশ্বৰকহে ধন্যবাদ প্ৰশংসা আগবঢ়াবলৈ শিকিব লাগে। কোনো লোকৰ দানশীলতাৰ বাবে আমি ঈশ্বৰক এইবাবেই ধন্যবাদ দিব লাগে, কাৰণ সেই মানুহজনক তেনে দানশীলতাৰ অনুগ্ৰহ ঈশ্বৰেই দিছে আৰু ঈশ্বৰে তেওঁক দিছে কাৰণেহে তেওঁ দিব পাৰিছে। 13 এই উপকাৰ কৰা কাৰ্যৰূপ পৰীক্ষাৰ দ্বাৰাই তোমালোকে খ্ৰীষ্টৰ শুভবাৰ্তাৰ বিষয়ে স্বীকাৰ কৰা কথাত বশৱৰ্তী হোৱাৰ কাৰণে আৰু তেওঁবিলাকলৈ আৰু আন সকলোবিলাকলৈকো তোমালোকে দিয়া ভালেমান দানৰ কাৰণে তেওঁবিলাকে ঈশ্বৰক গৌৰৱান্বিত কৰিছে। এবাৰ এখন ঠাইত প্ৰভুৰ বাক্য বিলোৱা কামত ব্যস্ত থকা এজন লোকক আমি লগ পাইছিলো। তেওঁ আমাক এইবুলি কৈছিল, মই এটা পৰিয়ালৰ পৰা বিশেষভাৱে দান বৰঙণি পাই থাকো প্ৰভুৰ পৰিচৰ্যাৰ অৰ্থে। সেই পৰিয়ালটোৱে ইমান উদাৰভাৱে দান আগবঢ়োৱা কাৰণে মই বিশেষ একো অসুবিধা নোপোৱাকৈ ইয়াত প্ৰভুৰ কাম কৰি যাব পাৰিছো। সেই পৰিয়ালটোৰ কাৰণে মই প্ৰভুক ধন্যবাদ দিওঁ। ঠিক এনেকুৱাই হয় বুলি পৌলে ইয়াত কৈছে। আমাৰ দানশীলতাৰ দ্বাৰা প্ৰভুৰ গৌৰৱ হয়। প্ৰিয় শ্ৰোতা, এইখিনিতে আমি নিজকে প্ৰশ্ন কৰি চাব খুজিছো। আজি বাৰু কোনো ঠাইত কোনো লোকে আমাৰ বিষয়ে এনেদৰে ক'ব পাৰেনে? কোনোবাই বাৰু আমাৰ দানশীলতাৰ বাবে প্ৰভুক ধন্যবাদ দিব পাৰেনে? 14 আৰু নিজে তোমালোকৰ কাৰণে প্ৰাৰ্থনা কৰি কৰি তোমালোকলৈ ঈশ্বৰৰ যি মহৎ অনুগ্ৰহ তাৰ কাৰণে তোমালোকলৈ হাবিয়াস কৰিছো। দান কৰা কামটো ঈশ্বৰৰ বিশেষ অনুগ্ৰহৰ চিন। আমি পৰিস্থিতি অনুযায়ী বিশেষ অনুগ্ৰহৰ প্ৰমাণস্বৰূপেহে হৰ্ষিত মনেৰে দান আগবঢ়োৱাটো ঈশ্বৰে বিচাৰে। গতিকে আমি মাত্ৰ দশমাংশ দিলেই আমাৰ দায়িত্ব শেষ হৈ যোৱা বুলি ধৰিব নালাগে। যাক যিমান দিব পৰা কৰিছে সেই অনুপাতে তেওঁ অধিক অধিককৈ দান আগবঢ়াই যাব লাগে। কৰিন্থিয়া লোকসকলৰ দানশীলতাৰ কথা জানি আন বিশ্বাসীসকলে তেওঁলোকৰ বাবে বিশেষভাৱে প্ৰাৰ্থনা কৰিছিল, তেওঁলোকৰ প্ৰতি বিশেষ হাবিয়াস কৰিছিল। আমি বাৰু আজি এনেদৰে ক'ব পাৰোঁনে? পোন্ধৰ নম্বৰ পদ, ঈশ্বৰৰ বৰ্ণদাতীত দানৰ নিমিত্তে তেওঁৰ ধন্যবাদ হওক। প্ৰিয় শ্ৰোতা, আমি যিমানেই দান নিদিওঁ কিয়, দানশীলতাৰ ক্ষেত্ৰত আমি কিন্তু ঈশ্বৰৰ সমান হ'ব নোৱাৰোঁ। তেওঁ আমালৈ বৰ্ণনাটিত দান আগবঢ়াইছে। তেওঁৰ সেই বৰ্ণনাটিত দাননো কি, সেই বৰ্ণনা কৰিব নোৱাৰা দান বাৰু কি? তেওঁ নিজৰ একমাত্ৰ পুত্ৰ যীশুখ্ৰীষ্টকেই দান কৰিলে যাতে মানুহে পৰিত্ৰাণ পাব পাৰে। মানুহৰ পৰিত্ৰাণৰ অৰ্থে ক্ৰুচত মৃত্যুবৰণ কৰিবলৈ তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে। স্বৰ্গৰ সকলো সা সম্পত্তি এৰি থৈ প্ৰভু যীশু নামি আহিল এই পৃথিৱীলৈ দুখীয়া ৰূপত। তেওঁ কেৱল মানুহ হিচাপে জীয়াই থাকিবলৈ নহয়, কিন্তু মানুহৰ মুক্তিৰ বাবে প্ৰাণ দিবলৈ আহিল। তেওঁ আহিছিল অতি জঘন্যভাৱে মানুহৰ হাতত অত্যাচাৰ ভোগ কৰি ক্ৰুচত মৃত্যুবৰণ কৰিবলৈ, যাতে আপুনি, মই, গোটেই মানৱ জাতিয়ে পৰিত্ৰাণ লাভ কৰিব পাৰোঁ, অনন্ত জীৱন পাব পাৰোঁ। আমাৰ সকলো পাপৰ প্ৰায়চিত্ৰ কৰিবলৈ তেওঁ ক্ৰুচৰ ওপৰত তেওঁৰ অমূল্য তেজ বোৱাই দিছিল। এৰা, প্ৰভু যীশুৰ যোগেদি ঈশ্বৰে আমালৈ বহুমূলীয়া পৰিত্ৰাণৰ দান আগবঢ়াইছে বিনামূল্যে। আমি সেই দানৰ প্ৰতিদান দিব নোৱাৰোঁ, ঈশ্বৰৰ ধাৰ আমি খুজিব নোৱাৰোঁ, কিন্তু এটা কাম হলে আমি সকলোৱে কৰিব পাৰোঁ, সেই বহুমূলীয়া দানৰ বাবে ঈশ্বৰক ধন্যবাদ জনাই অতি ভক্তিপূৰ্ণভাৱে সেই দান আমি গ্ৰহণ কৰিব পাৰোঁ, প্ৰভু যীশুক আমাৰ জীৱনৰ প্ৰভু আৰু ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰাৰ দ্বাৰা। সেই কাম আপুনি বাৰু কৰিছেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
প্ৰিয় শ্ৰোতা, ইমান পৰে আপুনি বাইবেল শাস্ত্ৰৰ পৰা ঈশ্বৰৰ বাক্য শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100001।
ও হে ৰাম ন ভাই, দেহাৰ ভৰসা নাই, দুদিনীয়া মান জীৱন, দুদিনীয়া মান জীৱন, আজি আছো কালি নাই।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100001। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে
9954046275।
ফোন নম্বৰটো আকৌ এবাৰ কৈছো,
9954046275। এই ভক্তিবচন অনুষ্ঠানটি আপুনি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
মানৱ জীৱন, আজি আছো কালি নাই, ও হে ৰাম ন।